হিয়া আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আইভৰী কোষ্টক 2-1 গলত পৰাস্ত কৰি জাৰ্মানীৰ নক আউট পৰ্যায়ত স্থান দখল। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাতো আজি যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেটীয়া জৈন যুৱ পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত 35 জনতকৈ অধিক লোকে ৰক্তদান কৰে। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NHN আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষাণু পাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383 স্থানত আজি যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আম্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই JMR, CCTV আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্ন কাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলো স্বচ্ছ আৰু প্ৰদূষণ মুক্ত কামাখ্যা দেৱালয়টো ক্ৰিয়েট কৰিবলৈ। সেইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণ মুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলো ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ, আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলো। আমি এইবছৰো কৰিব বিচাৰোঁ। এইবছৰ আমাৰ 10 বছৰ মিটাছ কৰিলো আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছো আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছো।
বৈজ্ঞানিক আৰু পৰিৱেশ বিষয়ক গৱেষণা তথা স্বেচ্ছাসেৱী সংস্থা ভইচ অন এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰীৰ কামাখ্যা মন্দিৰ প্ৰাংগণত সংস্থাটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনা মুক্ত কৰি পৰিৱেশ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। এই সন্দৰ্ভত সংগঠনটোৱে কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ সৈতে বিগত 10 বছৰ ধৰি এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে কাম কৰি আহিছে। এই পদক্ষেপৰ জৰিয়তে মন্দিৰৰ দৰ্শনাৰ্থী, স্থানীয় বিক্ৰেতা, মন্দিৰৰ পূজাৰী, ভক্ত তথা সাধুসকলৰ মাজত নীলাচল পাহাৰৰ ঐশ্বৰ্যশালী জৈৱ বৈচিত্ৰ আৰু মন্দিৰ প্ৰাংগণত উপযুক্ত তথা সঠিক অনাময় ব্যৱস্থা বাহাল ৰাখি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীসমূহ এৰাই চলা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি লক্ষীপুৰ লোকসভা সমষ্টি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকী লক্ষীপুৰৰ বিন্নাকান্দি মণ্ডল বিজেপি কাৰ্যকৰ্তাসকলে আয়োজন কৰা এটা সম্বৰ্ধনা অনুষ্ঠানতো উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণে তেওঁৰ প্ৰতি দেখুওৱা আস্থা আৰু বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে লক্ষীপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ সৰ্বাত্মক উন্নয়নৰ বাবে সমাগত দিনত কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰী মৃত্যুমুখত পৰে। 3গৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতিয়াই নিয়াৰ ফলত গুৰেশ্বৰৰ গুৰমৌ গাঁৱৰ অনন্যা ডেকা নামৰ 9ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাটোত অৱশ্যে আন 2গৰাকী ছাত্ৰীৰ কথম্পি প্ৰাণ ৰক্ষা পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰে পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কোষ্টক 2-1 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উভান কুণ্ডাভেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডত চলি থকা আই চি চি মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলটো প্ৰথম 2খন খেলত জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আইভৰি কোষ্টক 2-1 গ'লত পৰাস্ত কৰি জাৰ্মানীৰ নক আউট পৰ্যায়ত স্থান দখল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।